は赤くパワーまた行くなってぶっかけ方面一体とりあえずこの方へ一緒にお金を買ってくれるアニメステージアニメのことはですね一緒にこの方でやってくれるのでやっぱりそれはあそこへとってやってくれる
কেন্দ্রীয় বাজেট সদনত দাখিল কৰিব।
মুখ্যমন্ত্রী সীতারমণে লোকসভা নির্বাচনের পূর্বে অন্তর্বর্তী বাজেট উত্থাপন করেছিল। এবারের বাজেটে দেশের উদ্যুক্ত উন্নয়নের ধারা অব্যাহত রাখব বিভিন্ন সুরক্ষা নিশ্চিত করার অধিক নিয়োগের সুবিধা প্রদান করব আশা করা হয়েছে। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে ইতিমধ্যে পরবর্তী পাঁচটা বছর ভারতের দরিদ্রতার বিরুদ্ধে যুঁজ দিয়ার ক্ষেত্রে নির্ণায়ক হব মন্তব্য করেছে। উল্লেখযোগ্য যে ভারতীয় অর্থনীতি 2023-24 বিত্তীয় বর্ষ 8.2% হারত বিকাশ লাভ করার সময়ত এবারের বাজেটে গুরুত্ব বহন করব আশা করা হয়েছে। সম্প্রতি বিশ্বের অন্যতম দ্রুত বিকশিত অর্থনীতি হিসাবে বিবেচিত ভারতের মুদ্রাস্ফীতি 5% নিম্নগামী হয়েছে। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। চৰকাৰে সংসদৰ বাজেট অধিৱেশনৰ পূৰ্বে দেওবাৰে এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত চৰকাৰে সংসদৰ উভয় সদনৰ কাম কাজ সুচাৰুৰূপে আগবঢ়াই নিয়াৰ বাবে সকলো ধৰণৰ সহযোগিতা কামনা কৰিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে যোৱা মাহত সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকক সম্বোধন কৰি এইবাৰৰ বাজেট চৰকাৰৰ সুদূৰ প্ৰসাৰী নীতি আৰু ভৱিষ্যত পৰিকল্পনাৰ নথি হ'ব বুলি প্ৰকাশ কৰিছিল। বিজেপিৰ মুখপাত্ৰ সুধাংশু ত্ৰিবেদীয়ে কৈছে যে কিছুমান ৰাজনৈতিক দলৰ দ্বাৰা হিংসা আৰু হত্যাৰ দৰে শব্দসমূহ ৰাজনৈতিক লাভালাভৰ উদ্দেশ্যে ব্যৱহাৰ কৰাটো খুবেই দুৰ্ভাগ্যজনক। নতুন দিল্লীত আজি সংবাদ মাধ্যমক সম্বোধন কৰি শ্ৰীত্ৰিবেদীয়ে লগতে কয় যে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰীমোজ আবেৰ হত্যা আৰু কিছুদিনৰ পূৰ্বে আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ওপৰত হোৱা আক্ৰমণে হিংসাত্মক পৰিস্থিতিৰ ভয়াৱহতা প্ৰমাণ কৰিছে। তেনেস্থলত বিৰোধী দলে বিভিন্ন সময়ত হিংসা আৰু হত্যাৰ দৰে শব্দৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সম্পৃক্ত কৰি দিয়া ভাষ্যসমূহ অতিকৈ দুৰ্ভাগ্যজনক বুলি মুখপাত্ৰগৰাকীয়ে মন্তব্য কৰে। দেশত বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় পৰ্যায়ৰ দুটা সংস্থাই চলোৱা জৰীপ অনুসৰি অসমে বাল্য বিবাহ ৰোধৰ পদক্ষেপ লোৱাৰ ক্ষেত্ৰত শীৰ্ষস্থানৰ ৰাজ্য হিচাপে পৰিগণিত হৈছে। ইণ্ডিয়া চাইল্ড প্ৰটেকচন আৰু বাল্য বিবাহ মুক্ত ভাৰত নামৰ সংস্থা দুটাৰ সমীক্ষা অনুসৰি অসম চৰকাৰে লোৱা পদক্ষেপৰ ফলত 81% বাল্য বিবাহ ৰোধ হৈছে। দেশৰ ভিতৰতে আদৰ্শ দাঙি ধৰা আৰ্হি গ্ৰহণ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অন্য ৰাজ্যসমূহকো আহান জনাইছে। ৰাজ্য চৰকাৰে শেহতীয়াকৈ লোৱা কঠোৰ আইনী পদক্ষেপৰ বাবে বাল্য বিবাহ হ্ৰাস পোৱা বুলি সমীক্ষাত প্ৰকাশ পাইছে। সমীক্ষাৰ তথ্য অনুসৰি কালি নতুন দিল্লীত প্ৰকাশিত টুৱাৰ্ড জাষ্টিছ শীৰ্ষক প্ৰতিবেদনত অসমৰ বাল্য বিবাহৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ নীতি ভাৰতৰ সুমিত বাংলীয়ে আজি ছুইডিছ অপেন টেনিছ প্ৰতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ প্ৰি কোৱাৰ্টাৰ ফাইনেলত বিশ্ব 36 সংখ্যক স্থানৰ আৰ্জেণ্টিনাৰ মৰিয়ানো নৰেনৰ সন্মুখীন হ'ব। খেলখন আজি বিয়লি ছুইডেনৰ বস্তাত টেনিছ ষ্টেডিয়ামৰ চেণ্টাৰ কৰ্টত অনুষ্ঠিত হ'ব। বাংলীয়ে মঙলবাৰে এই প্ৰতিযোগিতাৰ এখন খেলত ছুইডেনৰ এলিয়াছ ইয়ামেৰক 6-4, 6-3 পোনপটীয়া ছেটত পৰাভূত কৰে। মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ কাইলৈ শ্ৰীলংকাৰ ডম্বুলাত আৰম্ভ হ'ব। প্ৰতিযোগিতাৰ আটাইকেইখন খেল ৰংগিৰি ডাম্বুলা আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত খেলোৱা হ'ব। প্ৰতিযোগিতাৰ উদ্বোধনী খেলখন কাইলৈ গ্ৰুপ এ দল নেপাল আৰু UAEৰ মাজত অনুষ্ঠিত হ'ব। ইয়াৰ পাছতে যোৱাবাৰৰ চেম্পিয়ন ভাৰত গ্ৰুপ এৰ আন এখন খেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া 7 বজাত অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত ভাৰতক পাকিস্তান নেপাল আৰু UAEৰ সৈতে গ্ৰুপ এত স্থান দিয়া হৈছে। সূৰ্য কুমাৰ যাদৱে কালি জাৰি কৰা পুৰুষৰ ICC টি টুৱেণ্টি বেটিঙৰ বাছনি তালিকাত বিপক্ষীয় অক্ষণ ৰাখিছে। ভাৰতৰ আন এগৰাকী খেলুৱৈ ইতিশ্ৰী জয়চৱালৰ তালিকাত ষষ্ঠ স্থান লাভ কৰিছে। আনহাতে অতিৰাজ গাৰ্গত এটা স্থান তললৈ নামি অষ্টম স্থান লাভ কৰিবলৈ সক্ষম হৈছে। অলপতে জিম্বাবৱেৰ বিৰুদ্ধে অনুষ্ঠিত টি টুৱেণ্টি শৃংখলাত ছয় ফলাফল জয়লাভ কৰাৰ বাবে ভাৰতীয় বাছনি তালিকাত ভাৰতীয় খেলুৱৈসকলৰ স্থান উন্নীত হৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি খবৰ পুনৰ এবাৰ।